Iya, akak Bani. Bateri kuisu, onggur jadi hormai. Etiar pertahan bateri humuhul. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে শাশ্বত ধাৰণা, দৰ্শন আৰু জ্ঞানৰ বাবে ভাৰতীয় সংস্কৃতি হাজাৰ বছৰ ধৰি প্ৰবাহমান হৈ আছে। পশ্চিমবংগ আৰক্ষীয়ে আজি কলকাতাৰ আইন মহাবিদ্যালয়ত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ বাৰদিনীয়া সংঘৰ্ষত ইৰাণত মৃত্যু হোৱা লোকসকলৰ আজি সমূহীয়াভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় যুৱ খেলুৱৈ আয়ুষ ছেট্টী আৰু তানভি শৰ্মাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু 19 বছৰ অনুৰ্ধ ক্ৰিকেটত ভাৰতে ইংলেণ্ডক 6-উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে শাশ্বত ধাৰণা, দৰ্শন আৰু জ্ঞানৰ বাবে ভাৰতীয় সংস্কৃতি হাজাৰ বছৰ ধৰি প্ৰবাহমান হৈ আছে। নতুন দিল্লীত আচাৰ্য বিদ্যানন্দজী মহাৰাজৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠান মুকলি কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত হৈছে বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতা। এই অসীম দৰ্শনৰ উৎস দেশখনৰ আচাৰ্য, ঋষি তথা মুনিসকলৰ অৱদান বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে আচাৰ্য বিদ্যানন্দ মুনি এই পুৰাতন ভাৰতীয় পৰম্পৰাৰ এগৰাকী আধুনিক পথ প্ৰদৰ্শক। আচাৰ্য বিদ্যানন্দজী মহাৰাজে কেৱল আধ্যাত্মিক ভাৱনাতে ব্যস্ত নাথাকি সমাজ তথা সংস্কৃতিৰ পুনৰ নিৰ্মাণৰ বাবে ইয়াক এটা শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশে প্ৰগতি তথা ঐতিহ্যৰ সৈতে সমান্তৰালভাৱে আগবাঢ়িব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে এই ধাৰণাক মূলমন্ত্ৰ হিচাপে লৈ চৰকাৰে দেশৰ সাংস্কৃতিক স্থান তথা তীৰ্থস্থানসমূহৰ অবিৰত উন্নয়ন সাধন কৰি আছে। শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰই প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ লগতে ভাৰতৰ পুৰণি পাণ্ডুলিপিসমূহ ডিজিটেল মাধ্যমলৈ পৰিৱৰ্তন কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে আধ্যাত্মিক প্ৰত্যাশাৰ পৰা আন্তৰ্জাতিক ভূ ৰাজনৈতিক সমস্যালৈ আচাৰ্য শ্ৰী বিদ্যানন্দজী মহাৰাজৰ জীৱনাদৰ্শ এতিয়াও প্ৰাসংগিক হৈ আছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক বিভাগৰ মোহৰ মুকলি কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে আচাৰ্য বিদ্যানন্দজী মহাৰাজৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সহযোগত চৰকাৰে আয়োজন কৰা বছৰজোৰা শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। উল্লেখযোগ্য যে আচাৰ্য বিদ্যানন্দজী মহাৰাজ আছিল এগৰাকী জৈন ধৰ্মৰ আধ্যাত্মিক নেতা তথা সমাজ সংস্কাৰক। মহাৰাজৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন সাংস্কৃতিক, সাহিত্য সম্পৰ্কীয়, শৈক্ষিক তথা আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ জৰিয়তে মহাৰাজৰ প্ৰমূল্য তথা ঐতিহ্যৰ উপৰি জৈৱনশৈলী সন্দৰ্ভত সমাজত বাৰ্তা বিয়পাৰ প্ৰচেষ্টা চলোৱা হৈছে। আচাৰ্য বিদ্যানন্দজী মহাৰাজে জৈন দৰ্শন আৰু নীতি সন্দৰ্ভত 50খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰে। দেশৰ বিভিন্ন প্ৰান্তত পুৰণি জৈন মন্দিৰসমূহ পুনৰ সক্ৰিয় কৰি তোলাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। মহাৰাজে ধ্ৰুপদী ভাষা, জৈন দৰ্শন তথা প্ৰাকৃতকে ধৰি বিভিন্ন ভাষা আৰু শিক্ষাৰ প্ৰগতিৰ হকে কাম কৰিছিল। পশ্চিমবংগ আৰক্ষী আজি কলকাতাৰ আইন মহাবিদ্যালয়ত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকজনক আজি আদালতত হাজিৰ কৰোৱা হ'ব। ইয়াৰ পূৰ্বে কলকাতা আৰক্ষীয়ে মহাবিদ্যালয়খনত অধ্যয়নৰত দুগৰাকী তথা এগৰাকী প্ৰাক্তন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল। পশ্চিমবংগত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ সৈতে এইসকল লোকৰ সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা তিনিওগৰাকী লোকক অহা মঙলবাৰলৈ আৰক্ষীৰ জিম্মাত ৰখা হ'ব। ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহে আজি কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰে। ইৰাণ আৰু ইজৰাইলৰ বাৰদিনীয়া সংঘৰ্ষত ইৰাণত মৃত্যু হোৱা IRGC-ৰ কামাণ্ডাৰ, সৈনিক, পাৰমাণৱিক বিজ্ঞানী তথা অসামৰিক লোকসকলৰ আজি সমূহীয়াভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। যুদ্ধত মৃত্যু হোৱা 60গৰাকী নাগৰিকৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল'বলৈ ৰাজধানী তেহৰাণৰ আজাদী ষ্ট্ৰীটত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। উল্লেখযোগ্য যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ আক্ৰমণত ইৰাণৰ IRGC-ৰ মুৰব্বী হুছেইন ছালামী, এগৰাকী এৰস্পেচ ফৰ্চৰ কামাণ্ডাৰ, এগৰাকী শীৰ্ষস্থানীয় প্ৰতিৰক্ষা বিষয়াকে ধৰি বহু লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ জয়ন্তীত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দেশৰ প্ৰগতি সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক সোঁৱৰি শ্ৰীমোদীয়ে কয় যে দেশৰ উন্নয়নৰ যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ কালত PV নৰসিংহ ৰাওৰ সক্ৰিয় নেতৃত্বৰ বাবে দেশ কৃতজ্ঞ হৈ থাকিব। তেওঁ লগতে কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জ্ঞান তথা পাণ্ডিত্যৰ আচৰণ চিৰদিন সমাদৃত হৈ থাকিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষজৰ পৰিস্থিতিৰ মাজতে আজি ইজৰাইলৰ সেনাই য়েমেনে নিক্ষেপ কৰা এটা ক্ষেপণাস্ত্ৰ সফলতাৰে ভূপতিত কৰা বুলি সদৰি কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰে যে য়েমেনৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পাছত দক্ষিণ ইজৰাইলত চাইৰেন বজোৱা হয়। য়েমেনৰ হাজাৰ হাজাৰ লোকে কালি পাব্লিক স্কুৱেৰত সমবেত হৈ গাজা আৰু ইৰাণৰ প্ৰতি মুকলি সমৰ্থন ব্যক্ত কৰে। পঞ্জাব আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগে বিভিন্ন অনলাইন মঞ্চৰ জৰিয়তে শিশুক যৌন শোষণ কৰাৰ আপত্তিজনক ফটো তথা ভিডিঅ' প্ৰত্যক্ষ কৰা তথা বিনিময় কৰাৰ সৈতে জড়িত 33 লোকক চিনাক্ত কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিছে। গৃহ মন্ত্ৰালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি পঞ্জাবৰ 18 জিলাৰ 40 স্থানত অভিযান চলাই এই লোকসকলক চিনাক্ত কৰাৰ লগতে আটক কৰা হৈছে। পঞ্জাব ৰাজ্যিক চাইবাৰ অপৰাধ কোষে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামৰ দৰে মঞ্চৰ পৰা ডিজিটেল প্ৰমাণ লাভ কৰাৰ পাছত অপৰাধীকেইজনক ধৰা পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰে। চাইবাৰ অপৰাধ বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভি নিৰাজাই কয় যে গ্ৰেপ্তাৰ হোৱা লোককেইজনে শিশুৰ ওপৰত চলোৱা যৌন অপৰাধমূলক ভিডিঅ' প্ৰত্যক্ষ কৰাৰ লগতে এইসমূহ কিছুমান গোটৰ সৈতে বিনিময় কৰিছিল। তদুপৰি তেওঁলোকে শিশুক যৌন আতিশয্য চলোৱা বুলি শ্ৰীনিৰাজাই জানিবলৈ দিয়ে। ৰাজস্থানৰ জয়পুৰ আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৌচাত কালি নিশা হোৱা এটা পথ দুৰ্ঘটনাত 3 মহিলাসহ 4 লোক নিহত হয়। দ্ৰুতগতিত গৈ থকা এখন 4-চকীয়া বাহনে ট্ৰাকত খুন্দা মৰাত ঘটনাটো সংঘটিত হয়। মৃত লোককেইগৰাকী হাৰিয়ানাৰ ৰোহতাক জিলাৰ বুলি জানিব পৰা গৈছে। US অপেন 2025 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় যুৱ খেলুৱৈ আয়ুষ ছেট্টী আৰু তানবি শৰ্মাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ একক শাখাত তানবিয়ে মালয়েছিয়াৰ লেটছানা কাৰুৱাথেয়ানক 21-13, 21-16 ব্যৱধানত পৰাস্ত কৰাৰ লগতে পুৰুষৰ একক শাখাত আয়ুষে চীনা টাইপাই খেলুৱৈ কু কুৱান লিয়নক 22-20, 21-9 ব্যৱধানত পৰাস্ত কৰে। আনহাতে পুৰুষৰ ডাবল শাখাত ভাৰতৰ হৰিহৰণ আমচাকাৰণন আৰু ৰুবন কুমাৰ ৰেথিনা চাবাপাঠী চীনা টাইপে জুটি চিয়াং চিয়েন ৱে আৰু উ চুৱান ইৰ হাতত 9-21, 19-21 ব্যৱধানত পৰাস্ত হয়। তানবি শৰ্মাই ছেমিফাইনেলত ইউক্ৰেইনৰ খেলুৱৈ পলিনা বুহৰুবা আৰু আয়ুষ ছেট্টীয়ে চীনা টাইপৈ খেলুৱৈ চৌ টিয়েন চেনৰ মুখামুখি হ'ব। 19 অনুৰ্ধ ক্ৰিকেটত ভাৰতে ইংলেণ্ডক 6-1 পৰাস্ত কৰে। ইংলেণ্ডৰ হভাৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন খেলত ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 176 সংগ্ৰহ কৰে। দলটোৰ হৈ ৰকি ফ্লিনফে সৰ্বাধিক 56 সংগ্ৰহ কৰে। ভাৰতৰ হৈ কনিষ্ক চৌহানে 3 উইকেট দখল কৰাৰ লগতে হেনিল পাটেল, RS অম্বৰীশ আৰু মহম্মদ এনানে 2 উইকেট দখল কৰে। আয়ুষ মহাত্ৰে নেতৃত্বৰ ভাৰতীয় দলটোৱে 24 6 বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ হৈ 19 বলত 48 সংগ্ৰহ কৰাৰ বিপৰীতে অভিজ্ঞান কুণ্ডীয়ে 45 সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। অহা সোমবাৰে নৰ্দাম্পটনত হ'বলগীয়া দ্বিতীয়খন এদিনীয়াত দল দুটা মুখামুখি হ'ব। উল্লেখযোগ্য যে ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলটোৱে এই ভ্ৰমণকালত 5 এদিনীয়া আৰু 2 টেষ্ট মেচত অংশগ্ৰহণ কৰিব। FIH প্ৰ লীগ 2024-25 আজি বাৰ্লিনত ভাৰতীয় মহিলা দলে চীনৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। সন্ধিয়া 5:30 পৰা খেলখন আৰম্ভ হ'ব। পইণ্ট তালিকাত বৰ্তমান চীন 4 স্থানত থকাৰ বিপৰীতে ভাৰত অন্তিম স্থানত আছে। ছালিমা ৰেটে নেতৃত্বাধীন ভাৰতীয় দলটোৱে খেলখনত বিজয়ী হৈ অভিযান সমাপ্ত কৰাৰ লক্ষ্য লৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে শাশ্বত ধাৰণা, দৰ্শন আৰু জ্ঞানৰ বাবে ভাৰতীয় সংস্কৃতি হাজাৰ বছৰ ধৰি প্ৰবাহমান হৈ আছে। পশ্চিমবংগ আৰক্ষীয়ে আজি কলকাতাৰ আইন মহাবিদ্যালয়ত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ 12 সংঘৰ্ষত ইৰাণত মৃত্যু হোৱা লোকসকলৰ আজি সমূহীয়াভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় যুৱ খেলুৱৈ আয়ুষ ছেট্টী আৰু তানভি শৰ্মাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আৰু 19 অনুৰ্ধ ক্ৰিকেটত ভাৰতে ইংলেণ্ডক 6-1 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।